এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰ্যালোচনা বৈঠক। ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাত মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্ব আৰোপ। আৰু আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰে। গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে 3 বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে বদলি কৰা হ'ব। মন পচন্দৰ সংমণ্ডল, ৰেঞ্জ, বিট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকলে নিয়োজিত হৈ থাকিব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে। ধনৰ বিনিময়ত বদলি বা নিযুক্তিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে।
ৰাজহুৱা খবৰবিলাক পাই থাকো, একো একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুফ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং লবৰ কাৰণে, মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুলস্তপ লাগিল বুলি ধৰিলো। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং নাই। মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে, এইটো একদম স্পষ্ট।
বদলিৰ বিনিময়ত কোনো বিষয়া বা কৰ্মচাৰীয়ে ধন বিচাৰিলে হোৱাটছএপ যোগে মন্ত্ৰীগৰাকীক অভিযোগ দিবলৈ তেওঁ আহ্বান জনায়। বৈঠকত তেওঁ কয় যে বন বিভাগত থকা সকলো সুৰুঙা বন্ধ হ'ব লাগিব, বন বিভাগে প্ৰাপ্য ৰাজহখিনি সংগ্ৰহ কৰিব লাগিব বুলিও তেওঁ কয়। জনতাক হেঁচা প্ৰয়োগ কৰি ৰাজহ সংগ্ৰহ কৰা কাৰ্য বন্ধ কৰিবলৈ মন্ত্ৰী শ্ৰীবৰুৱাই বিষয়াসকলক সকীয়াই দিয়ে। জনতাৰ পৰা অযথা জৰিমনা বিহি চৰকাৰক হলঠেকত নেপেলাবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। বন বিভাগৰ লাভাংশ চৰকাৰী ৰাজকোষত জমা হ'ব লাগিব বুলি তেওঁ বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়। বৈঠকত কুৱেৰী আৰু বালিৰ মহলত ব্যৱহাৰ হোৱা প্ৰতিখন বাহনত GPS লগোৱা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে বাহনসমূহ ক'ত ৰখা হৈছে সেই বিষয়ে বন বিভাগে ট্ৰেকিং কৰি থাকিব বুলিও উল্লেখ কৰা হৈছে। অসম বিধানসভা সচিবালয়ে পোন প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47 গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষয় সামৰি দুদিনীয়াকৈ নতুন বিধায়কসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত নতুন বিধায়কসকলৰ লগতে পুৰণি বিধায়কসকলেও অংশগ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী, প্ৰাক্তন উপাধ্যক্ষ নুমল মমিনকে ধৰি বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্ৰণ জনোৱা বুলি অধ্যক্ষ দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব। একেদৰে 10 জুলাইত অসম বিধানসভাৰ মজিয়াত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হ'ব। সমাগত বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভা সচিবালয়ে নতুনকৈ নিৰ্বাচিত বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধায়ক আজমলক শপত বাক্য পাঠ কৰোৱায়। অধ্যক্ষৰ কাৰ্যালয়ৰ আলোচনা কক্ষত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানটি অসম বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব ৰাজীৱ ভট্টাচাৰ্যই পৰিচালনা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি ভাৰ্চুৱেল যোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বন অধিকাৰ আইনৰ পত্ৰাধিকাৰীসকলৰ ডিজিটেলাইজেচন, কৃষকৰ পঞ্জীয়ন, পৰিচয় পত্ৰ প্ৰস্তুত, এগ্ৰিটেকৰ জৰিয়তে ন্যূনতম সমৰ্থন মূল্যৰ অধীনত ধান ক্ৰয় ব্যৱস্থাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যখনৰ প্ৰায় 50 লাখ কৃষক পৰিয়ালক পঞ্জীয়নৰ আওতালৈ আনিব লাগিব। কৃষকসকলে যাতে সহজতে পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব লাগিব। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে নেশ্যনেল মিছন অন এডিবল অইলছ অইল পাম কাৰ্যসূচীৰ অধীনত অইল পাম খেতিৰ সম্প্ৰসাৰণত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনসমূহক আহান জনায়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। আজি নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তপৰায়ণ ৰাইজৰ সমাগম পৰিলক্ষিত হৈছে। ভক্তসকলক বিভিন্ন ধৰণেৰে সহায় সহযোগিতা আগবঢ়াবলৈ বহুবোৰ স্বেচ্ছাসেৱী সংগঠন আগবাঢ়ি আহিছে। উন্মিলন নামৰ সংগঠনৰ এজন ব্যক্তিয়ে জনসাধাৰণলৈ তেওঁলোকে আগবঢ়োৱা সেৱা সম্পৰ্কে এনেদৰে ব্যক্ত কৰে।
মই বৰ্তমান উপস্থিত আছো মা কামাখ্যা ধামত। সকলোৰে জ্ঞাত যে আজিৰে পৰা মহা অম্বুবাচী মহাযোগৰ আৰম্ভ হৈছে। অহা 26 জুনলৈকে চলিবলগীয়া এই 5 দিনীয়া অনুষ্ঠানটিত আমি আমাৰ উন্মিলনৰ তৰফৰ পৰা খোৱা পানী আৰু খাদ্য বিতৰণৰ ব্যৱস্থা কৰিছো। ইতিমধ্যে ইয়াতে আমি দেখিবলৈ পাইছো এক উচ্চমুখক পৰিৱেশৰ সৃষ্টি হৈছে আৰু পুৱাৰে পৰা অগণন দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সকলো ঠাইতে লানি নিচিগা শাৰী এক ভক্তিভাৱেৰে পবিত্ৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াত আহি বহুত সুন্দৰ অনুভৱ হৈছে আৰু আমি সেৱা আগবঢ়াবলৈ পাই আমি বহুত আপ্লুত হৈছো।
গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস কাইলৈ তাৰালাংছত উদযাপন কৰা হ'ব। ডিফুৰ সমীপৰ ৰাংচিনা ছাৰ্প আহংজাই প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পুৱাৰ ভাগত কাইলৈ ডিফু পৰিষদৰ সচিবালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছত কাৰ্বি আংলঙৰ প্ৰতিষ্ঠাপক ছেমছন সিং ইংটি, খৰ সিং টেৰাং আৰু ছাৰ সিং টেৰং লাংকুং হাবিৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰা হ'ব। মুকলি অনুষ্ঠানত প্ৰাথমিক বিদ্যালয়ৰ 198জন সহকাৰী শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। জিলাখনত বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়োৱা ব্যক্তিসকলকো কাইলৈ মুখ্য কাৰ্যবাহী সদস্যৰ বিশেষ বঁটা আগবঢ়োৱা হ'ব। লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে তামোলপুৰ জিলাত কাইলৈৰে পৰা 3দিনীয়াকৈ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত 14গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকৰ লগতে এগৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে ক্ষেত্ৰ প্ৰশিক্ষকসকলক লোকপিয়ল সম্পৰ্কীয় বিভিন্ন বিষয়, দায়িত্ব আৰু কাৰ্যপদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। কেবিনেট মন্ত্ৰী চৰণ বৰুৱাই আজি ওদালগুৰি জিলাৰ ডিমাকুচিত ডিমাকুচি পানেৰী টংলা কলাইগাঁও মঙলদৈ সংযোগী গ্ৰীণ বাছ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই পদক্ষেপে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা পূৰ্বতকৈ অধিক সুগম কৰাৰ লগতে সাধাৰণ ৰাইজৰ সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। খানাপাৰা প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰ্যালোচনা বৈঠক আৰু ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ গুৰুত্ব আৰোপ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।